এয়া আকাশবাণী গুৱাহাটী বিয়লি আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। বিটিচি নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে মাজত ছটা দিন বাকী থকা অৱস্থাত শাসক বিৰোধী উভয় পক্ষই নিজ নিজ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত বিটিআৰৰ জিলাকেইখনত ব্যাপক প্ৰচাৰ চলাই আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, কেইবাগৰাকীও মন্ত্ৰী, ইউ পি পি এলৰ মুৰববী প্ৰমোদ বড়ো, বি পি এফৰ মুৰববী হাগ্ৰামা মহিলাৰীকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতৃত্বই প্ৰচাৰ তীৱতৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কোকৰাঝাৰ আৰু চিৰাঙত দুখন জনসভাত অংশ লয়। কোকৰাঝাৰৰ বানৰগাঁও আৰু দতমা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী দুগৰাকীৰ হৈ প্ৰচাৰ চলাই দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে বিজেপিৰ নীতি আৰু কাৰ্যসূচীৰ প্ৰতি নিৰন্তৰ বিশ্বাস আৰু আস্থা ৰখাৰ বাবে জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। চিৰাং জিলাত চিৰাং পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সোমথোৰ ব্ৰহ্মৰ সমৰ্থনত প্ৰচাৰ সভাত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বড়ো চুক্তি কাৰ্যকৰী কৰাৰ লগতে বি টি আৰত শান্তি স্থাপনৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্তব্য কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি বাক্সা জিলাৰ ফাতেমাবাদ চাহ বাগিচাত আয়োজিত এখন সভাত অংশ লৈ দলীয় প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলায়। জনসভাত দিয়া ভাষণত তেওঁ কয় যে বি টি আৰৰ জনসাধাৰণৰ উৎসাহে অঞ্চলটোৰ শান্তি, সম্প্ৰীতি আৰু সমৃদ্ধিকে প্ৰতিফলিত কৰিছে। মন্ত্ৰী অতুল বৰাই আজি মথনগুৰি পৰিষদীয় সমষ্টিৰ বাক্সাৰ খাৰিজা, বিজনী মৌজাৰ মদাৰগুৰিত অগপা প্ৰাৰ্থী মনমোহন দাসৰ সমৰ্থনত প্ৰচাৰ চলায়। এই সভাত সাংসদ ফণীভূষণ চৌধুৰী, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ লগতে কেইবাগৰাকী বিধায়ক আৰু দলীয় কৰ্মী উপস্থিত থাকে। বিৰোধী দল কংগ্ৰেছ, বি পি এফ আৰু ৰাইজৰ দলেও আজি বিভিন্ন স্থানত প্ৰচাৰ চলায়। শিলচৰৰ নেশ্যনেল ইনষ্টিটিউট অব টেকনলজিৰ চৌহদত হিংসাম্মক ঘটনা সন্দৰ্ভত পাঁচগৰাকী বাংলাদেশী ছাত্ৰক সাময়িকভাৱে বহিষ্কাৰ কৰা হৈছে। এই ছাত্ৰকেইজনক এটা শিক্ষাবৰ্ষৰ বাবে বহিষ্কাৰ কৰাৰ লগতে ছাত্ৰাবাসত থকাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। তৃতীয় বৰ্ষৰ এই ছাত্ৰকেইজনে সহপাঠীক আক্ৰমণ কৰাৰ অভিযোগ উঠিছিল। এই ছাত্ৰকেইজন এছ কে শ্বাহৰিয়াৰ আহমেদ আকাশ, সীমান্ত ঘোষ, সৌম্যজিৎ পাল, ছাজ্জাদ হুছেইন ৰফি আৰু মহম্মদ নূৰ হুছেইন বুলি প্ৰকাশ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক সম্পৰ্ক পৰিষদৰ জলপানী লাভ কৰি এই ছাত্ৰকেইজনে প্ৰতিষ্ঠানটোত অধ্যয়ন কৰি আছিল। যোৱা 8 ছেপ্টেম্বৰত সংঘটিত এই ঘটনাৰ পাছত শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত কেইবাজনো আহত ছাত্ৰক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছিল। প্ৰতিষ্ঠানটোৰ পৰিচালক দিলীপ কুমাৰ বৈদ্যই কয় যে তেওঁলোকৰ হাতত ছাত্ৰকেইজনৰ বিৰুদ্ধে পৰ্যাপ্ত তথ্য প্ৰমাণ আছে। তেওঁলোকক বাংলাদেশলৈ ঘূৰাই পঠিওৱা হ'ব বুলি তেওঁ প্ৰকাশ কৰে।
We see that there is a one group had continuously some problem with another group, mostly because of some ego problem or something, that very not sure. But those students who were punished, no, continuously we have some evidence of doing disturbance in the institute. So because of that, we decided this time that we have to take some strict action. So that we have taken, it is not very strict, but at least 1 week they have to be away from the institute.
বৰপেটা জিলাৰ বাঘবৰ ৰাজচক্ৰৰ সুৰজিৎ ডেকা নামৰ এজন লাটমণ্ডলৰ ডঙৰকুজিৰ বাসগৃহত গুৱাহাটীৰ পৰা যোৱা মুখ্যমন্ত্ৰী তদাৰকী শাখাৰ এটা দলে আজি তালাচী চলায়। অভিযানকাৰী দলটোৱে ডেকাক লগত লৈ বৰপেটা ৰাজচক্ৰ বিষয়াৰূপে এসময়ত কাৰ্যনিৰ্বাহ কৰা কামৰূপৰ গৰৈমাৰী ৰাজচক্ৰ বিষয়া নুপুৰ বৰাৰ ভাড়াঘৰতো অভিযান চলায়। বৰপেটা নগৰৰ শ্ৰী কামাৰ পথত থকা ভাড়াঘৰটোত চলোৱা অভিযানত প্ৰায় 10.5 লাখ টকা আৰু নথি পত্ৰ উদ্ধাৰ কৰা হয় বুলি মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ অভিযানকাৰী দলৰ বিষয়াই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে বৰপেটাৰ ৰাজচক্ৰ বিষয়া হিচাপে কৰ্মৰত সময়ত নুপুৰ বৰাই বিত্তীয় অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। নুপুৰ বৰাৰ সহযোগী হিচাপে লাটমণ্ডল ডেকাই ভূমি সংক্ৰান্তীয় বিভিন্ন জালিয়াতি কৰাৰো অভিযোগ উত্থাপন হৈছে। সেই সূত্ৰে নুপুৰ বৰাৰ গুৱাহাটীৰ বাসভৱনৰ সমান্তৰালকৈ বৰপেটাত থকা তেওঁৰ ভাড়াঘৰ আৰু সহযোগী লাটমণ্ডল ডেকাৰ বিৰুদ্ধে এই অভিযান চলোৱা হয়। খ্যাতনামা অভিযন্তা, শিক্ষাবিদ, ভাৰতৰত্ন সন্মানেৰে সন্মানিত এম বিশ্বেশ্বৰীয়াৰ জয়ন্তী উপলক্ষে আজি অভিযন্তা দিৱস পালন কৰা হৈছে। দেশৰ উন্নয়ন আৰু কাৰিকৰী প্ৰগতিৰ ক্ষেত্ৰত অভিযন্তাসকলে আগবঢ়াই অহা অৰিহণাৰ প্ৰতি সন্মান জনাই এই দিৱস উদযাপন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিযন্তা দিৱস উপলক্ষে আজি এম বিশ্বেশ্বৰীয়াৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে শ্ৰীমোদীয়ে কয় যে খ্যাতনামা অভিযন্তাগৰাকীৰ অসাধাৰণ বুদ্ধিমত্তাই ভাৰতীয় অভিযান্ত্ৰিক ক্ষেত্ৰত অম্লান স্বাক্ষৰ ৰাখি থৈ গৈছে। তেওঁ কয় যে দেশৰ অভিযন্তাসকলে এখন বিকশিত ভাৰত গঢ়াৰ ক্ষেত্ৰত গ্ৰহণ কৰা সমন্বিত প্ৰচেষ্টাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে সৃজনীশীলতা আৰু দৃঢ়তাৰে বিভিন্ন ক্ষেত্ৰৰ কঠিন প্ৰত্যাহ্বান গ্ৰহণ কৰি ন ন উদ্ভাৱন কৰি যোৱা অভিযন্তাসকলক এই দিৱস উপলক্ষে অভিনন্দন জ্ঞাপন কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও অভিযন্তা দিৱস উপলক্ষে দেশৰ অভিযন্তাসকলক অভিনন্দন জ্ঞাপন কৰিছে। এটা বাৰ্তাত তেওঁ কয় যে কিংবদন্তী অভিযন্তা এম বিশ্বেশ্বৰীয়াই দেশক ৰূপান্তৰৰ পথলৈ লৈ যাবলৈ সমৰ্থ হৈছিল। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।